এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে উদ্যমিতা অভিযানৰ দ্বাৰা মহিলাসকলৰ সবলীকৰণৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি সুদৃঢ় হ'ব বুলি নগাঁৱত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৰ আজি জাগীৰোডত তিৱা ভাষাক শিক্ষাৰ মাধ্যম হিচাপে আনুষ্ঠানিকভাৱে শুভাৰম্ভ। অসমত যক্ষ্মা ৰোগ নিৰ্মূলকৰণ কাৰ্যসূচীত 90% সফলতা লাভ কৰা হৈছে বুলি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ প্ৰকাশ। বৰপেটা জিলা ছেচন ন্যায়াধীশৰ আদালতৰ ঋষভ দাস নামৰ এজন দোষীক হত্যাৰ গোচৰত মৃত্যুদণ্ডৰ ৰায় আৰু আই চি চি মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত অষ্ট্ৰেলিয়াক জয়ৰ বাবে ইংলেণ্ডৰ 245 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে পৰিস্মিতা দিহিঙীয়া। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নগাঁও জিলাত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ 25,000ৰো অধিক মহিলাক 10,000 টকাকৈ চেক বিতৰণ কৰে। ইয়াৰ ভিতৰত গ্ৰামাঞ্চলৰ 19,628গৰাকী আৰু নগৰাঞ্চলৰ 6,957গৰাকী মহিলা আছে। এই উপলক্ষে নগাঁও চহৰৰ নেহৰুবালিত এখন জনসভাত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰথম পৰ্যায়ত প্ৰদান কৰা এই মূলধনে ৰাজ্যখনত মহিলা নেতৃত্বাধীন বিকাশৰ পথ প্ৰশস্ত কৰিব।
আজি নগাঁও বটদ্ৰবা সমষ্টিত 27,000 মহিলা উদ্যমিতা আঁচনিৰ প্ৰথম কিস্তিৰ ধন আমি মুকলি কৰি দিলো আৰু ৰাইজৰ উৎসাহ উদ্দীপনা ই প্ৰমাণ কৰে যে এই আঁচনিটোৱে অসমৰ মহিলা সমাজৰ মাজত এটা নতুন উদ্যমিতা আনিবলৈ সক্ষম হৈছে। যিবিলাক সমষ্টিত আমি ইতিমধ্যে এই ধন বিতৰণ কৰিছো, প্ৰত্যেকটো সমষ্টিতে ধনৰ উপযুক্ত ব্যৱহাৰ হোৱাৰো খবৰ আমালৈ আহিছে। মই ভাবো যে এই আঁচনিটোৱে অসমৰ মহিলাসকলৰ মাজত আত্মনিৰ্ভৰশীলতাৰ এক নতুন আন্দোলন আৰম্ভ কৰিব।
এই অভিযানৰ জৰিয়তে কৃষি, পশুপালন, হস্ততাঁত আৰু হস্তশিল্পকে ধৰি বিভিন্ন ক্ষেত্ৰত মহিলা উদ্যোগীৰ বিকাশৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি সুদৃঢ় হ'ব বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে। তেওঁ বীৰাংগনা মূলাগাভৰু আৰু শ্বহীদ কনকলতাৰ দেশপ্ৰেমে প্ৰত্যেককে অনুপ্ৰাণিত কৰাৰ দৰে অসমৰ আত্মনিৰ্ভৰশীল অৰ্থনীতিৰ ক্ষেত্ৰত বৰ্তমানৰ নাৰী শক্তিও শক্তিশালী উদাহৰণ হ'ব পাৰে বুলি উল্লেখ কৰে। আজিৰ অনুষ্ঠানত 27,000ৰো অধিক লোকে সমস্তৰে ডঃ ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে গীতটি পৰিৱেশন কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি জিলাখনত 25 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পও উদ্বোধন কৰে। তেওঁ নগাঁও অৱৰ্তভৱন চাৰিআলিৰ পৰা পানীগাঁও চাৰিআলিলৈ 5,20,00,000 টকা ব্যয়েৰে নিৰ্মিত গৌৰৱ পথ মুকলি কৰে। ইয়াৰ পাছত তেওঁ 8,73,00,000ৰো অধিক ধন ব্যয় সাপেক্ষ কেইবামহলীয়া নতুন বজাৰ গৃহ উদ্বোধন কৰে। সকলো ধৰণৰ সুবিধাযুক্ত এই 4-মহলীয়া বজাৰ গৃহই গ্ৰাহকক পৰিষ্কাৰ পৰিচ্ছন্ন পৰিৱেশত বজাৰ কৰাৰ অভিজ্ঞতা দিব। মুখ্যমন্ত্ৰীয়ে আজি নগাঁৱৰ মহাত্মা গান্ধী পথত 7,13,00,000ৰো অধিক টকা ব্যয় সাপেক্ষ অত্যাধুনিক ছুইমিং পুল উদ্বোধন কৰে। তেওঁ লগতে জিলাখনৰ মতিৰাম বৰাপথত নৱনিৰ্মিত স্বাস্থ্যসেৱাৰ যুটীয়া সঞ্চালকৰ নতুন কাৰ্যালয় ভৱনো মুকলি কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সমাগত অসম বিধানসভাৰ অধিৱেশনত ভালেমান গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰা হ'ব বুলি উল্লেখ কৰে। তেওঁ কয় যে সত্ৰৰ সংৰক্ষণ, বহু বিবাহৰ বিৰুদ্ধে আইন, চাহ বাগিচাৰ শ্ৰমিকক ভূমি বট্টা প্ৰদান আদিকে ধৰি বহু গুৰুত্বপূৰ্ণ বিষয় সমাগত অধিৱেশনত আলোচনা কৰা হ'ব। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে আজি মৰিগাঁও জিলাৰ জাগীৰোডৰ ডাবৰঘাট প্ৰাথমিক বিদ্যালয়ত তিৱা ভাষাক শিক্ষাৰ মাধ্যম হিচাপে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। তেওঁ লগতে তিৱা ভাষাৰ পাঠ্যপুথিসমূহো উন্মোচন কৰে। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ অধীনত প্ৰাথমিক বিদ্যালয়সমূহত বিভিন্ন ভাষাত শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। এই অনুসৰি প্ৰাৰম্ভিক পৰ্যায়ত ৰাজ্যৰ 62খন প্ৰাথমিক বিদ্যালয়ত তিৱা ভাষাৰ শিক্ষা আৰম্ভ হ'ব। কিছুসংখ্যক বিদ্যালয়ত ইতিমধ্যে তিৱা ভাষাৰ শিক্ষক নিযুক্তি দিয়া হৈছে। বাকী থকা বিদ্যালয়সমূহতো পৰ্যায়ক্ৰমে ভাষা শিক্ষক নিযুক্তি দিয়া হ'ব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। এই উদ্যোগে অসমৰ জনজাতীয় অঞ্চলসমূহত মাতৃভাষাৰ মাধ্যমত প্ৰাথমিক শিক্ষাৰ এটা যুগৰ সূচনা কৰিছে বুলি ডাঃ পেগুৱে উল্লেখ কৰে।
ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ অধীনত অসমতো আমি বিভিন্ন মাতৃভাষাত আমি শিক্ষা প্ৰদান কাৰ্যসূচী আৰম্ভ কৰিছোঁ। ইতিমধ্যে তিৱা মাধ্যমৰ শিক্ষানুষ্ঠানত তিৱা মাধ্যম প্ৰৱৰ্তন কৰাৰ কাৰণে শিক্ষকসকলৰ প্ৰশিক্ষণ হৈ গৈছে। 62খন বিদ্যালয় নিৰ্বাচন কৰা হৈছে আৰু আমি ইয়াক পৰ্যায়ক্ৰমে আগুৱাই লৈ যাম।
আজিৰ অনুষ্ঠানত জাগীৰোডৰ বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকা, তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন কোঁৱৰৰ লগতে তিৱা সাহিত্য সভা তথা তিৱা সংগঠনৰ প্ৰতিনিধিসকল উপস্থিত থাকে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে অহা বছৰৰ ফেব্ৰুৱাৰী মাৰ্চত হ'বলগীয়া উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া শিক্ষাৰ্থীসকলৰ বাবে আজি অনলাইন প্ৰপত্ৰ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। 20 নৱেম্বৰত এই অনলাইন প্ৰক্ৰিয়াৰ অন্ত পৰিব। এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ বাবে অফলাইন প্ৰপত্ৰ পূৰণৰ ব্যৱস্থা নাথাকিব বুলি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে এটা নিৰ্দেশযোগে জানিবলৈ দিছে। নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সকলো ছাত্ৰ ছাত্ৰীৰ প্ৰপত্ৰ পূৰণ প্ৰক্ৰিয়া নিশ্চিত কৰাৰ বাবে প্ৰতিখন শিক্ষানুষ্ঠানৰ মুৰববীক নিৰ্দেশ দিয়া হৈছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, FM মেটৰ 101.6 মেগাহাৰ্জত শুনিছে। এই বাতৰি আমাৰ ফেচবুক পেজ AIR নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙতো শুনিছে। পৰৱৰ্তী বাতৰি শুনক পৰিস্মিতা দিহিঙীয়াৰ পৰা।
যক্ষ্মামুক্ত ভাৰত নিৰ্মাণৰ লক্ষ্যৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই নিক্ষয় মিত্ৰ কাৰ্যসূচীৰ অধীনত ৰাজভৱনত আয়োজিত এটি বিশেষ অনুষ্ঠানত কামৰূপ মহানগৰ আৰু নগাঁও জিলাৰ 100 গৰাকী যক্ষ্মা ৰোগীৰ চিকিৎসাৰ দায়িত্ব গ্ৰহণ কৰে। উল্লেখযোগ্য যে ৰাজভৱনত পূৰ্বে আয়োজিত এটা অনুষ্ঠানত 5 গৰাকী যক্ষ্মা ৰোগীলৈ খাদ্য সামগ্ৰী বিতৰণ কৰি ৰাজ্যপালগৰাকীয়ে এই কথা ঘোষণা কৰিছিল। আজি শ্ৰী আচাৰ্যই স্বাস্থ্যসেৱাৰ উন্নীতকৰণৰ ক্ষেত্ৰত সামূহিক অংশগ্ৰহণত গুৰুত্ব আৰোপ কৰি কয় যে দেশৰ জনস্বাস্থ্যৰ ক্ষেত্ৰত যক্ষ্মা এতিয়াও বৃহৎ প্ৰত্যাহ্বান হৈ আছে। সমন্বিত প্ৰচেষ্টা, সহানুভূতি আৰু বহনক্ষম সামূহিক অংশীদাৰিত্বৰে এই সমস্যাৰ সমাধান কৰি দেশক যক্ষ্মামুক্ত কৰিব পাৰি বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে 100 গৰাকী যক্ষ্মা ৰোগীৰ চিকিৎসাৰ দায়িত্ব গ্ৰহণ কৰাটোৱে ব্যক্তিগত দায়িত্ব আৰু প্ৰতিশ্ৰুতিবদ্ধতাৰ লগতে যক্ষ্মা নিৰ্মূলকৰণৰ ক্ষেত্ৰত চিকিৎসা সেৱাৰ সমানে সামাজিক আৰু আৱেগিক সহযোগ কিমান গুৰুত্বপূৰ্ণ সেই কথাকো প্ৰতিফলিত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যক্ষ্মা নিৰ্মূলকৰণক গণ আন্দোলন লেখীয়া বুলিও তেওঁ উল্লেখ কৰে। অসমে যক্ষ্মা ৰোগ নিৰ্মূলকৰণৰ ক্ষেত্ৰত 90% সফলতা লাভ কৰি দেশৰ ভিতৰতে উল্লেখনীয় স্থান অধিকাৰ কৰিছে বুলিও তেওঁ কয়। তেওঁ লগতে 100 দিনীয়া যক্ষ্মামুক্ত ভাৰত অভিযানৰ প্ৰশংসা কৰাৰ উপৰি ৰাজভৱন আৰু ৰাজ্যৰ স্বাস্থ্য বিভাগৰ উদ্যোগত চলি থকা সজাগতা কাৰ্যসূচীসমূহৰ বিষয়েও উল্লেখ কৰে। তেওঁ কয় যে 2022 চনৰ 9 ছেপ্টেম্বৰত নিক্ষয় মিত্ৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰে পৰা অসমে 21,600 গৰাকী নিক্ষয় মিত্ৰ পঞ্জীয়ন কৰিছে। এই লোকসকলে যক্ষ্মা ৰোগীসকলক সৰ্বাত্মক সেৱা আগবঢ়োৱাৰ উপৰি তেওঁলোকৰ সামাজিক অংশগ্ৰহণ আৰু আৱেগিক নিৰাপত্তা সুনিশ্চিত কৰিছে বুলিও ৰাজ্যপালগৰাকীয়ে মত প্ৰকাশ কৰে। বৰপেটা জিলা ছেছন ন্যায়াধীশৰ আদালতে আজি হত্যাৰ গোচৰত দোষী সাব্যস্ত হোৱা ঋষভ দাস নামৰ এজন লোকক মৃত্যুদণ্ডৰে দণ্ডিত কৰে। বৰপেটা চহৰৰ গান্ধীনগৰৰ নিবাসী ঋষভ দাসৰ বিৰুদ্ধে 2023 বৰ্ষৰ 13 অক্টোবৰত নিজ পন্নী আৰু কন্যাক হত্যাৰ গোচৰ ৰুজু কৰা হৈছিল। আৰক্ষীয়ে যোৱা বছৰৰ আৰম্ভণিতে এই গোচৰৰ অভিযোগনামা দাখিল কৰে। বাদী বিবাদী পক্ষৰ সাক্ষ্য গ্ৰহণৰ পাছত আদালতে যোৱা 16 অক্টোবৰত ঋষভ দাসক দোষী সাব্যস্ত কৰে যদিও শাস্তি ঘোষণা সংৰক্ষিত কৰি ৰখা হৈছিল। আজি ছেছন ন্যায়াধীশ দীপক ঠাকুৰীয়াৰ বিচাৰপীঠে দোষীক মৃত্যুদণ্ডৰে দণ্ডিত কৰে। উল্লেখযোগ্য যে বৰপেটা জিলা গঠনৰ পিছত এইটোৱে হৈছে মৃত্যুদণ্ড ঘোষণা কৰা প্ৰথমটো ৰায়। এই সন্দৰ্ভত অধিবক্তা খিতাব ভূষণ দাসে এইদৰে কয়।
আজি জাজমেণ্টো দিয়ে আৰু সেই জাজমেণ্টত অনাৰেবল ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ দীপক ঠাকুৰীয়া ডাঙৰীয়াই ফাঁচীৰ হুকুম প্ৰদান কৰে। 302 IPC আণ্ডাৰত তেওঁক ফাঁচীৰ হুকুম প্ৰদান কৰে। আৰু এইখিনিতে ক'ব লাগিব যে এই গোটেই প্ৰক্ৰিয়াটোত চলাই নিয়াত প্ৰসিকিউচনক আৰক্ষীৰ ফালৰ পৰা যিখিনি সহায় সহযোগিতা কৰিব লাগিছিল কৰিছিল, তদন্ত ভাল হৈছিল আৰু ক্ষিপ্ৰ ন্যায় প্ৰদান কৰিছিল। আৰু এইটো কথা নিশ্চিত হৈছে যে ন্যায় পাবৰ কাৰণে কিছু সময় অপেক্ষা কৰিব লাগে, কিন্তু ন্যায় পায়।
জনতাৰ শিল্পী জুবিন গাৰ্গক ন্যায়ালয়ৰ জৰিয়তে ন্যায় প্ৰদান কৰাৰ বাবে বিজেপিয়ে ৰাজ্যজুৰি ন্যায় যাত্ৰা আৰম্ভ কৰিছে। ইয়াৰ অংশ হিচাপে শাসকীয় দলটোৱে আজি নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি খেলপথাৰৰ পৰা গৰ্দন খেলপথাৰলৈ সমদল উলিয়ায়। এই যাত্ৰাত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু জয়ন্ত মল্লবৰুৱাই অংশগ্ৰহণ কৰে। ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ ন্যায়িক তদন্ত ক্ষিপ্ৰ কৰাৰ লগতে কোনো দোষীয়ে যাতে হাৰি যাব নোৱাৰে তাৰ বাবে শক্তিশালী অভিযোগনামা দাখিল কৰিবলৈ অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটক আহ্বান জনায়। কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ফাষ্ট ট্ৰেক আদালত গঠন কৰি ক্ষিপ্ৰতাৰে তদন্ত চলাই দোষীক উপযুক্ত শাস্তিবিহি জুবিন গাৰ্গক ন্যায় দিবলৈ ন্যায়ালয়ক আহ্বান জনায়। উল্লেখযোগ্য যে দলটোৱে 30 অক্টোবৰলৈকে প্ৰতিখন জিলাৰ সদৰতে এই ন্যায় যাত্ৰা উলিয়াব। অসম চৰকাৰে ৰাজ্যৰ 226টা সমষ্টিক সামৰি ৰূপায়ণ কৰা শুশ্ৰূষা হেতু শীৰ্ষক বৃহৎ স্বাস্থ্য শিবিৰ কাৰ্যসূচীৰ অধীনত আজিও বিভিন্ন জিলাত শিবিৰ মুকলি কৰা হয়। ৰাজ্যসভাৰ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ৰামেশ্বৰ তেলীয়ে আজি তিনিচুকীয়া জিলাৰ নৱজাগৃতি উচ্চ ইংৰাজী বিদ্যালয়ত এই স্বাস্থ্য শিবিৰ মুকলি কৰে। এই শিবিৰত শিশুৰ পৰা 18 বছৰ বয়সৰ কিশোৰ কিশোৰীৰ 50টাতকৈ অধিক ৰোগৰ পৰীক্ষা কৰা হয়। আজিৰ শিবিৰত 2600ৰো অধিক শিশুৱে অংশগ্ৰহণ কৰে। ইয়াৰে 300গৰাকী ৰোগীক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়, গুৱাহাটী আৰু তিনিচুকীয়াৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। শিবিৰত শিশুৰোগ, হৃদৰোগ, প্ৰসূতি আৰু স্ত্ৰীৰোগকে ধৰি 20গৰাকী বিশেষজ্ঞ চিকিৎসকে চিকিৎসা আগবঢ়ায়। তামোলপুৰ জিলাত বিধায়ক জলেন দৈমাৰীয়ে আজি বৃহৎ স্বাস্থ্য শিবিৰ উদ্বোধন কৰে। ধেমাজি বিধানসভা সমষ্টিত অহা 24 অক্টোবৰত শুশ্ৰূষা হেতু কাৰ্যসূচীৰ অধীনত বৃহৎ স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হৈছে। ধেমাজি জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ জগতমোহনে আজি এই সন্দৰ্ভত অনুষ্ঠিত এখন সংবাদমেলৰ জৰিয়তে স্বাস্থ্য শিবিৰৰ প্ৰস্তুতিৰ বুজ লয়। বাটঘৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হ'বলগীয়া এই স্বাস্থ্য শিবিৰত 18 বছৰ বয়সৰ তলৰ কিশোৰ কিশোৰীক বিশেষ গুৰুত্ব প্ৰদান কৰাৰ লগতে বিশেষজ্ঞ চিকিৎসকে প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়াব বুলি তেওঁ প্ৰকাশ কৰে। পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্তত শেহতীয়াকৈ ধান কটাক লৈ সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতি সম্প্ৰতি হাম কাটিছে। আজি পাহাৰীয়া জিলাখনৰ খান্দুলিস্থিত সীমান্ত পহৰা চকীত তাপাত আৰু লাপাং আপ গাঁৱৰ গাঁওবুঢ়াৰ মাজত কেইবাটাও বিষয়ত চুক্তি স্বাক্ষৰিত হয়। এই চুক্তি অনুসৰি যোৱা 9 অক্টোবৰত ধান কটাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংঘৰ্ষত প্ৰাণ হেৰুওৱা অৰিয়েল টিমুঙৰ হত্যাকাৰীৰ সন্ধান উলিয়াই অসম আৰক্ষীক চমজাই দিব লাগিব। তদুপৰি তাপাত আৰু লাপাং আপৰ লোকসকলে সীমা বিষয়ে কোনোধৰণৰ আলোচনা কৰিব নোৱাৰিব। এই ক্ষেত্ৰত সংশ্লিষ্ট চৰকাৰী বিভাগেহে সিদ্ধান্ত গ্ৰহণ কৰিব। সীমান্ত অঞ্চলত শান্তি স্থাপনৰ বাবে সমূহীয়া গছপুলি ৰোপণ, পশুধনৰ মুক্ত বিচৰণৰ ক্ষেত্ৰতো সিদ্ধান্ত লোৱা হয়। একেদৰে তাপাত গাঁৱত আজিৰে পৰা শস্য চপোৱাৰ কাৰ্য সমাপন কৰা হ'ব বুলি চুক্তিত উল্লেখ কৰা হৈছে।
ৰাজ্য চৰকাৰে ঘোষণা কৰা গ্ৰন্থবৰ্ষৰ সৈতে সংগতি ৰাখি বঙাইগাঁও জিলাত আজিৰে পৰা 8-দিনীয়া কাৰ্যসূচীৰে 2025-26 বৰ্ষৰ প্ৰথমখন অসম গ্ৰন্থমেলা অনুষ্ঠিত হৈছে। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ উদ্যোগত গান্ধী মৈদানত গ্ৰন্থমেলাৰ আয়োজন কৰা হয়। অসমত টেলিভিছন সংবাদ প্ৰচাৰৰ ক্ষেত্ৰত বাটকটীয়া হৈছে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগ। 1985 চনত অসমত প্ৰথম টেলিভিছন বাতৰি সেৱা আৰম্ভ কৰাৰ সময়ৰ কেইগৰাকীমান বিষয়া, কৰ্মচাৰী আৰু পৰিৱেশকক লগ পাব অহা 25 অক্টোবৰ নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত। টেলিভিছনত বাতৰি প্ৰচাৰৰ সময়ত সন্মুখীন হোৱা প্ৰত্যাহ্বান সম্পৰ্কত বহু কথা এই অনুষ্ঠানত উন্মোচিত হ'ব। অনুষ্ঠানটোৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আয়োজন কৰা 6ষ্ঠ গোলাপ শইকীয়া সোঁৱৰণী বাতৰি পৰিৱেশন প্ৰতিযোগিতা 2025ৰ পুৰস্কাৰসমূহ অহা 31 অক্টোবৰৰ বিয়লি 2 বজাত আকাশবাণী গুৱাহাটীৰ সন্মিলন কক্ষত প্ৰদান কৰা হ'ব। প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ বিজয়ী গুৱাহাটীৰ অসম জাতীয় বিদ্যালয়ৰ নিষ্ঠা বৰগোহাঁই, দ্বিতীয় পুৰস্কাৰ বিজয়ী গহপুৰৰ নিউ স্কলাৰ্ছ একাডেমীৰ দিব্যা আত্ৰেয়, তৃতীয় পুৰস্কাৰ বিজয়ী যোৰহাটৰ পীৰাকটাৰ মহেশ্বৰ বৰকটকী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অন্বেষা ফুকন আৰু কটন বিশ্ববিদ্যালয়ৰ ৰোহিত গাঁওখোৱাক তেওঁলোকৰ অভিভাৱকসহ এই বঁটা প্ৰদান অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে। আমন্ত্ৰণী পত্ৰ ইতিমধ্যে হোৱাটছএপযোগে প্ৰেৰণ কৰা হৈছে। বিজয়ী প্ৰতিযোগীক 1টাকৈ স্মাৰক, প্ৰমাণপত্ৰ, গ্ৰন্থ আৰু 1টাকৈ ৰেডিঅ' ছেট প্ৰদান কৰা হ'ব। ICC মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি হলকাৰ ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত অষ্ট্ৰেলিয়া ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। ইংলেণ্ডে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি অষ্ট্ৰেলিয়াক জয়ৰ বাবে 245 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। দলটোৱে নিৰ্ধাৰিত 50 অভাৰত 9টা উইকেট হেৰুৱাই 244 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ টেমছিন বিউমণ্টে সৰ্বাধিক 78 আৰু এলিছ কেপছিয়ে 38 ৰাণ কৰে। অষ্ট্ৰেলিয়াৰ এনাবেল ছুথাৰলেণ্ডে 3টা উইকেট দখল কৰাৰ বিপৰীতে ছফি মলিনাক্স আৰু এছলে গাৰ্ডনাৰে 2টাকৈ উইকেট লাভ কৰে। যোৰহাট মালোৱালীৰ নিবাসী তিতাবৰৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ উপাধ্যক্ষ তথা ইংৰাজী বিভাগৰ অধ্যাপিকা দীতিমণি বৰাৰ আজি যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 56 বছৰ। পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত গোলাঘাট সমন্বয় ক্ষেত্ৰত আজিৰে পৰা গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহৰ আয়োজন কৰা হৈছে। অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে এই সমাৰোহ উদ্বোধন কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰবাৰ। উদ্যমিতা অভিযানৰ দ্বাৰা মহিলাসকলৰ সবলীকৰণৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি সুদৃঢ় হ'ব বুলি নগাঁৱত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৰ আজি জাগীৰোডত তিৱা ভাষাক শিক্ষাৰ মাধ্যম হিচাপে আনুষ্ঠানিকভাৱে শুভাৰম্ভ। অসমত যক্ষ্মা ৰোগ নিৰ্মূলকৰণ কাৰ্যসূচীত 90% সফলতা লাভ কৰা হৈছে বুলি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ প্ৰকাশ। বৰপেটা জিলা ছেছন ন্যায়াধীশৰ আদালতৰ ঋষভ দাস নামৰ এজন দোষীক হত্যাৰ গোচৰত মৃত্যুদণ্ডৰ ৰায়। আৰু ICC মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত অষ্ট্ৰেলিয়াক জয়ৰ বাবে ইংলেণ্ডৰ 245 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।